ঈশ্বৰলা নাম সবকে সালাম জানাই দিয়ে আছে, আপনি আমি সবকে লাইফ বোর্ডে ওয়েলকাম করে আছে। মেলা নাম তো কিশোর টামা, নাম টিমোথি আছে। আপনাদেরকে আজি মই ঈশ্বৰলা কথা লৈ কিনে আইন আছে। আজি ঈশ্বৰলা কথা আপনাদের 20 মই কবলে মন যাইছে। আজি লা ঈশ্বৰলা কথা মই আপনাদের 20 মেথিউ 5:3 মেথিউ 5:3 দেবা লৈ কিনে আইছে। এতে লিখিনা আছে, আত্মাতে দুখীয়া থাকা খান ধনিয়া আছে, কেলে কেলে স্বৰ্গীয়া ৰাজা তাইখান নিমতি আছে। মই ফ্ৰী আৰু এবাৰ পুৰি না শুনাই দিব। আত্মাতে দুখীয়া থাকা খান ধনিয়া আছে, কেলে কেলে স্বৰ্গীয়া লগা ৰাজা তাইখান নিমতি আছে। চ' ইয়াতে মান কি পাই ক'লে আজিলা ঈশ্বৰলা কথা বাৰু ইয়াতে পৰা কি ক'বলৈ মন যায় আছে বুলি ক'লে, আপুনি আৰু মই মালা লাইফ ডে মালা জীৱন ডে মান আত্মাতে গৰীব আছে কলে তো কি বুজি পায়, হয় না? মান বেছি ভক্ত মানন আৰু মানন কি বুজে কলে তো আত্মাতে গৰীব হলে বি গৰীব কুচ কলে তো পুৱৰ ইংলিছতে পুৱৰ কয়, নাগামিছতে গৰীব, হয় না? গৰীব দুখীয়া, দুখীয়া কোৱাটো মান কি বুজি পায় কলে তো যোন মানুহ লগতে পইচা নাই, যোন মানুহ পইচাৰ কাৰণে ষ্ট্ৰাগল কৰি আছে, পইচাতে একদম কমজোৰ, তাহানে দুখীয়া, হয় না? আত্মাতে দুখীয়া এনেবিনি ভাবে হ'লা, হয়নে? হ'লে বি আজি এটি ঈশ্বৰ বৰা যীশু বৰা কি ক'বলৈ মন যায় আছো কলে তো এইটোৱে এইটো কথা, পইচাতে গৰীব হ'বলে পইচাতে গৰীব থকা কাৰণ কি আত্মাতে দুখীয়া আছে এনে কয়লা নহয়, এনে কৈ আছে নহয়, হ'লে বি ইয়াতে মান কি বুজিব লাগে কৈছিলে তো ইয়াতে যীশু বৰা ক'বলৈ মন যায় তো আত্মাতে গৰীব কৈছো ক'লে তো যোন মানুহ না, যোন মানুহ ঈশ্বৰলা আগেতে একদম গৰীব, আত্মাতে গৰীব আছে, হয় না? তাই যোন মানুহ আত্মাতে গৰীব আছে তাই কি কৰি কৈছো ক'লে তো তাইৰ পৰা ঈশ্বৰকে বিচাৰে। অ' মই ঈশ্বৰকে লাগে, মই ঈশ্বৰকে বিচাৰিব লাগে, মই নোযোৰ নোযোৰ মইলা ভাল বৰা মই কেকো কাম নদিব, মইলা ভালতে মইতো ডিপেণ্ড নকৰিব ইনা ইনা ভাবে, হয় না? যোন মানুহ মই ঈশ্বৰলা আগেতে একটা নম্ৰ হৈ কিনে যায় না, নম্ৰ হৈ না ঈশ্বৰলা আগেতে যায়, হয় না? যোনবৰা ভাবে যোন মানুহ আত্মাতে গৰীব আছে কলে তো কোন মানুহ আছে কৈছো কলে তো যোন মানুহ ভাবে মইকে অনুগ্ৰহ লাগে, মইকে ঈশ্বৰ লগা অনুগ্ৰহ লাগে, মইকে ঈশ্বৰ লগা কৃপা লাগে, হয় না? মইলা লাইফ ডে এভৰি ডে সদায় মইলা জীৱন যাই থকা টাইমতে মই ঈশ্বৰ লগা অনুগ্ৰহ লাগে, মই ঈশ্বৰ লগা কৃপা লাগে, মই ঈশ্বৰকে লাগে, হয় না? মই ঈশ্বৰকে বিচাৰিব লাগে, ঈশ্বৰলৈ আগেৰে যাব লাগে, এনেকুৱা ভাবা মানুহে আছে আত্মাতে গৌৰৱ থকা। আৰু এতিয়া বাইবেলতে কুইনা আছে, এনেয়া মানুহকে কি আছে ধনিয়া আছে এনেকুৱা কুইনা আছে, কেলে মানে স্বৰ্গীয়া ৰাজা তাহান কাৰণে নিমতি আছে, হয় না? আপুনি এনেকুৱা, মই আপুনি এনেকুৱা, আপুনি আৰু মই এনেকুৱা ভাবিছোঁ ক'লে আজি ঈশ্বৰলা ৰাজা, হয় না? ঈশ্বৰলা ৰাজা আমি খান কাৰণে নিমতি আছে, হয় না? এইটো কাৰণে এইটো কুইনা আছে, আপনি আৰু মই ঈশ্বৰলা ৰাজা বিচাৰি আছো না নাই, হয় না? মই আপুনি আৰু মই আত্মাতে গৰীব হৈ কিনা ঈশ্বৰলা আগেদি যাই না আছো নাই, হয় না? ঈশ্বৰলা আগেদি যাই না আছো না, ঈশ্বৰলা ৰাজাতে আপুনি আৰু মই যাব কাৰণে আজি আপুনি আৰু মই কি লাগে, আত্মাতে গৰীব লাগে। আপুনি আৰু মই কিমান যদি নিজৰকে হাম্পল কৰি না, নিজকে নৰম কৰি কিনা ঈশ্বৰলা আগেদি যাই না আছে, কিমান তোক মই আপুনি আৰু মই প্ৰাৰ্থনা কৰা নাই ঈশ্বৰলৈ আগেৰে যাই নাছে না? আপুনি আৰু মই ভাবি আছে ইমান কি ভাবিছে, মইতো ইমান ভাল মানুহ আছে, মইতো ঈশ্বৰলৈ আগেৰে নাযাইলিব হ'ব, মই ভাল মানুহ আছে, মই প্ৰাৰ্থনা নকৰিলিব হৈ যাব, অ' মই ভাল মানুহ আছে, মই চাৰ্চ নাযাইলিব হৈ যাব, ইনা ইনা ভাবি আছো ক'লে তো এইটো ঠিক নহয়, হয় না? নহয়। আপুনি আৰু মই ইয়াতে বাইবেলৰ কোনো আছে, আপুনি আৰু মই ধনী হ'ব লাগে, হ'ব কাৰণে আপুনি আৰু মই কি কৰিব লাগিব, আত্মাতে গৰীব হ'ব লাগিব। আত্মাতে গৰীব এইটো মতলব আপুনি আৰু মই ঈশ্বৰকে বিচাৰিব লাগে। আপোনালা মন বৰা ঈশ্বৰকে বিচাৰি আছে না নাই, আপোনালা মন বৰা ঈশ্বৰলৈ আগেৰে যাই আছে না নাই, আপোনালা মন লৈ কিনে আপুনি লগা হাংগাৰনেছ লৈ না, আপুনি ঈশ্বৰকে কিমান তক আপুনি ভোক লাগি আছে, কিমান তক আপুনি ঈশ্বৰকে পিয়াজ লাগি না বিচাৰি আছে, হয় না? নহয় এইটো লাগি আছে আজি আপুনি আৰু লাইফ ডে মইকে এইটো লাগি আছে। আপুনি আৰু মই ব্লেছ হ'বলৈ মন আছে, ধনী হ'বলৈ মন আছে ক'লে তো আপুনি আৰু মই আত্মাতে কৰিব লাগে। তো মই আজি ঈশ্বৰলা কথাৰ পৰা এইটো পৰাই আপোনালোকে ব্লেছ কৰি আছে, আশা কৰিছোঁ আপুনি আন ব্লেছ হ'ব কিনা, আশীৰ্বাদ পাব কিনা। থেংক ইউ।